وَإِذْ أَخَذَ رَبُّكَ مِنْ بَنِي آدَمَ مِنْ ظُهُورِهِمْ ذُرِّيَّتَهُمْ وَأَشْهَدَهُمْ عَلَى أَنفُسِهِمْ أَلَسْتُ بِرَبِّكُمْ قَالُوا بَلَى شَهِدْنَا أَن تَقُولُوا يَوْمَ الْقِيَامَةِ إِنَّا كُنَّا عَنْ هَذَا غَافِلِينَ
আৰু স্মৰণ কৰা যেতিয়া তোমাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা তাৰ বংশধৰসকলক উলিয়াইছিল আৰু সিহঁতৰ নিজৰ বিষয়ে স্বীকাৰোক্তি গ্ৰহণ কৰিছিল আৰু কৈছিল মই তোমালোকৰ প্ৰতিপালক নহয়নে সিহঁত আটায়ে কৈছিল হয় নিশ্চয় আমি এই ক্ষেত্ৰত সাক্ষী থাকিলোঁ এই স্বীকাৰোক্তি এইকাৰণে লোৱা হৈছিল যে যাতে তোমালোকে কিয়ামতৰ দিনা ক'ব নোৱাৰা যে আমি এই বিষয়ে জনাই নাছিলোঁ।